Ja, Akabani. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি কলম্বোৰ প্ৰেচিডেঞ্চিয়েল ছেক্ৰেটেৰিয়েটত দেশখনৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিচানায়কক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বাঢ়ি অহা বিনিয়োগ তথা শক্তিশালী আঁচনিৰ জৰিয়তে ওড়িশাই ঔদ্যোগিক আৰু প্ৰযুক্তিগত বিকাশৰ নতুন স্তৰত প্ৰৱেশ কৰিছে। পশ্চিমবংগত আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ ভিমুথুলিংগমপুৰমত এটা আতচবাজী কাৰখানাত হোৱা বিস্ফোৰণত 21গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু আই পি এলৰ আজিৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি কলম্বোৰ প্ৰেচিডেঞ্চিয়েল ছেক্ৰেটেৰিয়েটত দেশখনৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিচানায়কক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত শ্ৰীলংকাৰ মাজৰ বহুপাক্ষিক মিত্ৰতা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ব্যাপক তথা সফল আলোচনাত মিলিত হয়। এই বৈঠকত শ্ৰীৰাধাকৃষ্ণনে চুবুৰীয়া প্ৰথম নীতিৰ প্ৰতি দেশৰ সংকল্প পুনৰ নিশ্চিত কৰাৰ লগতে উমৈহতীয়া প্ৰগতি আৰু বিকাশৰ বাবে সহযোগিতা অব্যাহত থাকিব বুলি প্ৰকাশ কৰে। উভয় পক্ষই দ্বিতীয় ঘূৰ্ণীবতাহে প্ৰভাৱ পেলোৱা অঞ্চলসমূহত পুনৰ উন্নয়নৰ উদ্দেশ্যে গ্ৰহণ কৰা 45 কোটি আমেৰিকান ডলাৰ সাহায্য কাৰ্যসূচীৰ অধীনত চলি থকা কাম কাজসমূহৰ লগতে ভাৰতীয় গৃহ নিৰ্মাণ প্ৰকল্পকে ধৰি সম্প্ৰতি অব্যাহত থকা কেইবাটাও পদক্ষেপৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীৰাধাকৃষ্ণনে লগতে দেশখনৰ প্ৰধানমন্ত্ৰী ডঃ হৰেনি অমৰাসুৰিয়াকো সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰা সন্দৰ্ভতো আলোচনা কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীলংকাত থকা ভাৰতীয়সকলৰ লগতে তামিল সম্প্ৰদায়ৰ নেতাসকলৰ সৈতেও মত বিনিময় কৰাৰ কথা। তেওঁ এই ভ্ৰমণৰ জৰিয়তে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক বুজাবুজিৰ অগ্ৰগতি প্ৰতিফলিত হৈছে। কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি কয় যে বাঢ়ি অহা বিনিয়োগ তথা শক্তিশালী আঁচনিৰ জৰিয়তে ওড়িশাই ঔদ্যোগিক আৰু প্ৰযুক্তিগত বিকাশৰ নতুন স্তৰত প্ৰৱেশ কৰিছে। শ্ৰীবৈষ্ণৱে ভুৱনেশ্বৰৰ ইনফ'ভেলীত দেশৰ প্ৰথমটো অত্যাধুনিক 3D গ্লাছ ছাবষ্ট্ৰেট পেকেজিং প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই কথা সদৰি কৰে। তেওঁ কয় যে এই সুবিধাৰ জৰিয়তে ছেমিকণ্ডাক্টৰ খণ্ডৰ ভৱিষ্যত ত্বৰান্বিত হোৱাত সহায় হ'ব। বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু উচ্চ পৰ্যায়ৰ কম্পিউটিং ক্ষেত্ৰখনত ইয়াৰ জৰিয়তে ত্বৰান্বিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। বৈদ্যুতিক নিৰ্মাণ তথা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ বাবে তেওঁ ওড়িশা চৰকাৰৰ শলাগ লয়। উল্লেখযোগ্য যে প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে গঢ়ি উঠিব লগা এই প্ৰকল্পৰ জৰিয়তে প্ৰায় 2500 নিয়োগৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিও উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্ৰীমাঝিয়ে কয় এই পদক্ষেপৰ জৰিয়তে ওড়িশাই উল্লেখযোগ্য ছেমিকণ্ডাক্টৰ কেন্দ্ৰ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত বিনিয়োগৰ বাবে গোলকীয় বিনিয়োগকাৰীসকলক আহ্বান জনায়। কেন্দ্ৰীয় ৰেলমন্ত্ৰীগৰাকীয়ে আজি লগতে ভুৱনেশ্বৰ ৰেল ষ্টেচন পৰিদৰ্শন কৰি তাত চলি থকা পুনৰ উন্নয়নমূলক কাম কাজসমূহৰ অগ্ৰগতিৰ বুজ লয়। এই ষ্টেচনটোৰ পুনৰ বিকাশৰ জৰিয়তে সমাগত দিনসমূহত যাত্ৰীসকলে বিশ্বমানৰ সুবিধা লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। পশ্চিমবংগত আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলসমূহৰ জ্যেষ্ঠ নেতাসকলে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৰেলী তথা ৰোড শ্ব'সমূহত অংশ লৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ ঝাৰগ্ৰাম, পুৰুলীয়া আৰু বিষ্ণুপুৰ জিলাত আয়োজিত কেইবাটাও ৰেলীত সমবেত লোকসকলক সম্বোধন কৰে। শ্ৰীমোদীয়ে দ্বৈত ইঞ্জিনৰ বিজেপি চৰকাৰে পশ্চিমবংগত মহিলাসকলক দুগুণ উপকৃত কৰিব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ কয় যে বিজেপিয়ে মহিলাসকলৰ সমৃদ্ধি, মৰ্যাদা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দি আহিছে। কংগ্ৰেছৰ সৈতে গোপন বুজাবুজিৰে তৃণমূল কংগ্ৰেছে বিধান পৰিষদসমূহত মহিলাৰ অংশগ্ৰহণত বাধা দিয়া বুলিও তেওঁ অভিযোগ তোলে। শ্ৰীমোদীয়ে পশ্চিমবংগৰ আসন্ন বিধানসভা নিৰ্বাচনক ৰাজ্যখনৰ পৰিচয় সুৰক্ষিত কৰাৰ যুঁজ বুলি আখ্যা দিয়ে। মমতা বেনাৰ্জীৰ নেতৃত্বৰ চৰকাৰে স্থানীয় লোকসকলতকৈ বহিৰাগতক অধিক সুবিধা প্ৰদান কৰাৰ ৰাজনীতি কৰা বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যখনত শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ অৱহেলা, দুৰ্বল আন্তঃগাঁথনি তথা যুৱচামৰ বাবে সুযোগৰ অভাৱৰ লেখীয়া প্ৰতিবন্ধকতাই ৰাজ্যবাসীৰ মনত চৰকাৰখনৰ প্ৰতি নেতিবাচক মনোভাৱ গঢ়ি উঠা বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ জনসাধাৰণৰ সমস্যাসমূহক অৱহেলা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰখনে ৰাজ্যখনত দুৰ্নীতি আৰু শোষণৰ ব্যৱস্থা গঢ়ি তুলিছে। ৰাজ্যখনৰ জনসাধাৰণে উন্নত ভৱিষ্যত তথা বিকাশৰ আশাৰে বিজেপিৰ বাবে অপেক্ষা কৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত জনজাতীয় ভূমিসমূহ তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী নেতাই অবৈধভাৱে অধিকাৰ কৰি থকা বুলিও অভিযোগ তোলে। ইফালে বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই জলপাইগুৰিত আয়োজিত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে দলীয় নেতা তথা ত্রিপুরার মুখ্যমন্ত্রী মানিক সাহাই মুর্শিদাবাদের জিয়াগঞ্জ আর কান্দিত আয়োজিত রোড শোত ভাগ লয়। তৃণমূল কংগ্রেসের সভাপতি তথা পশ্চিমবঙ্গের মুখ্যমন্ত্রী মমতা ব্যানার্জিয়ে পূব বর্ধমান জেলার কালনা আর হুগলি জেলার তারকেশ্বরত আয়োজিত জনসভাত অংশগ্রহণ করে। ইয়ার পাছত বর্ধমানত আন একটা রোড শোত অংশগ্রহণ করে। শ্রীমতী ব্যানার্জিয়ে কয় যে রাজ্যখনত বিজেপি শাসনলৈ আহিলে তৃণমূল কংগ্রেসে ঘোষণা করা সকল কল্যাণমূলক আঁচনি আঁতর করব। কন্যাশ্রী আঁচনির অধীনত রাজ্যখনত 1 কোটি বালিকা উপকৃত হওয়া বলেও প্রকাশ করে। কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন সরকারে লোকসভাত মহিলার সংরক্ষণ বিধেয়কখনের সঙ্গে সমষ্টির সীমা পুনর নির্ধারণ বিধেয়কখন সাঙুরি লওয়া বলে অভিযোগ তোলে। শ্রীমতী ব্যানার্জিয়ে 2023 চনৰ সেপ্টেম্বরতে গৃহীত হওয়া মহিলার সংরক্ষণ বিধেয়কখন কেন্দ্রীয় সরকারে কিয় রূপায়ণ করা নাই বলেও প্রশ্ন করে। উল্লেখযোগ্য যে কংগ্রেস তথা বাওপন্থী দলসমূহৰ লগতে অন্যান্য দলসমূহেও পশ্চিমবঙ্গের বিভিন্ন প্রান্তত সক্রিয়ভাবে প্রচার অভিযান অব্যাহত রাখিছে। নেতাসকলে ভোটদাতাসকলৰ সমর্থন পোৱাৰ লক্ষ্যৰে স্থানীয় লোকসকলৰ মন স্পর্শ কৰিবলৈ বিভিন্ন মত বিনিময় অনুষ্ঠান ঘৰে ঘৰে গৈ পোনপটীয়া সংযোগ তথা জনসভাসমূহৰ দৰে বিভিন্ন কৌশল হাতত লৈছে। ৰাজ্যখনত অহা 23 আৰু 29 এপ্ৰিলত 2টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি তামিলনাডুৰ ইৰোডে জিলাৰ মুদিকুৰিচি আৰু শিৱগিৰিত প্ৰচাৰ অভিযানত অংশ লয়। কেইবাখনো জনসভাত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে ৰাজ্যখনত AIADMKৰ সাধাৰণ সম্পাদক ইডাপ্পাডি কে পালানিস্বামীৰ নেতৃত্বত NDAৰ এটা শক্তিশালী আৰু সফল মিত্ৰজোঁট। শ্ৰীশ্বাহে DMKৰ চৰকাৰে জনকল্যাণক অৱহেলা কৰা বুলিও সমালোচনা কৰে। AIADMKৰ সাধাৰণ সম্পাদক ইডাপ্পাডি কে পালানিস্বামীয়ে নামাকাল্লত আয়োজিত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি কয় যে ক্ষমতালৈ আহিলে NDA চৰকাৰে খেতিয়কসকললৈ 1400 ইউনিট বিনামূলীয়া বিজুলী আগবঢ়াব। AIADMKৰ চৰকাৰে পূৰ্বে ঘোষণা কৰা কেইবাখনো জনকল্যাণমূলক আঁচনি পাছত DMK চৰকাৰে বাতিল কৰা বুলিও অভিযোগ তোলে। ইপিনে TVKৰ নেতাসকলেও পূব টিচিত এটা ৰোড শ্ব'ৰ আয়োজন কৰে। নিৰ্বাচন আয়োগে দেশৰ কেইবাখনো ৰাজ্যত চলি থকা নিৰ্বাচনী পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যম তথা ডিজিটেল মঞ্চসমূহৰ দায়িত্বশীল তথা নীতিগত ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ সকলো পক্ষকে আহ্বান জনাইছে। এটা বিবৃতিৰ জৰিয়তে আয়োগে সামাজিক মাধ্যমসমূহত দৃষ্টিগোচৰ হোৱা যিকোনো কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সৃষ্ট বা ভুৱা তথা উদ্দেশ্য প্ৰণোদিত বিষয় সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজনৈতিক দল, প্ৰাৰ্থী তথা প্ৰচাৰ অভিযানত প্ৰতিনিধিসকলে যিকোনো ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সৃষ্ট বিষয় প্ৰচাৰ অভিযানত ব্যৱহাৰ কৰাৰ সময়ত AI জেনেৰেটেড বুলি স্পষ্টভাৱে উল্লেখ কৰিব লাগিব বুলি আয়োগে নিৰ্দেশ দিছে। তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ ভিমুথুলিংগমপুৰমৰ এটা আতচবাজী কাৰখানাত হোৱা বিস্ফোৰণত 21 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। আজি বিয়লি সংঘটিত হোৱা এই বিস্ফোৰণৰ ঘটনাটোত 6 জন লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে বিস্ফোৰণৰ সময়ত কাৰখানাটোৰ 4টা কোঠাত মুঠ 30 জন শ্ৰমিকে কাম কৰি আছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতাৰ ইডেন গাৰ্ডেন্সত হোৱা প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বাতৰি যুগুতোৱাৰ পৰলৈকে কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰত 6টা উইকেট হেৰুৱাই 135 ৰাণ সংগ্ৰহ কৰি খেলি আছে। চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা 22 এপ্ৰিলৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ ভানুৱাটু আৰু টুবুলু ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ভানুৱাটুৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। শ্ৰীমাৰ্ঘেৰিটাই ভাৰত চৰকাৰৰ সহযোগত ভানুৱাটুত স্থাপিত তথ্য প্ৰযুক্তি উৎকৰ্ষ কেন্দ্ৰও ভ্ৰমণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে আজি কলম্বোৰ প্ৰেচিডেন্সিয়েল ছেক্ৰেটেৰিয়েটত দেশখনৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিশানায়কক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বাঢ়ি অহা বিনিয়োগ তথা শক্তিশালী আঁচনিৰ জৰিয়তে ওড়িশাই ঔদ্যোগিক আৰু প্ৰযুক্তিগত বিকাশৰ নতুন স্তৰত প্ৰৱেশ কৰিছে। পশ্চিমবংগত আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ ভিমুথুলিংগমপুৰমৰ এটা আতচবাজী কাৰখানাত হোৱা বিস্ফোৰণত 21 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু IPLৰ আজিৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।